শ্ৰী হিতেশ কুমাৰ শৰ্মা। সংক্ষিপ্ত বৃত্তান্ত। ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ জন্ম হয় 1960 চনৰ 1 জুলাইত অসমৰ পাঠশালাত। তেওঁ পাঠশালাৰ বজালী HS আৰু MP স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। 1981 চনত পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1985 চনত গুৱাহাটী JB আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰে। 8 ডিচেম্বৰ 1988 তাৰিখে অসম ন্যায়িক সেৱাত যোগদান কৰি তিনিচুকীয়াৰ ন্যায়িক দণ্ডাধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে তেওঁ বৰপেটা জিলা বাৰত ওকালতি কৰিছিল। পদোন্নতি লাভ কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপপঞ্জীয়ক হিচাপে যোগদান কৰে। 2005 চনত তেওঁ কামৰূপ গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু 2006 চনত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ FTC হিচাপে পদোন্নীত কৰা হয় আৰু কামৰূপ গুৱাহাটীতে নিযুক্ত কৰা হয়। 2007 চনৰ এপ্ৰিলৰ পৰা 2011 চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্জীয়ক ন্যায়িক, পঞ্জীয়ক প্ৰশাসন আৰু পঞ্জীয়ক তদাৰক হিচাপে কাম কৰিছিল। বদলিৰ পিছত শিৱসাগৰৰ জিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তাৰ পিছত গোৱালপাৰা আৰু কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2012 চনৰ জুন মাহত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে নিযুক্তি লাভ কৰে আৰু তাৰ পিছত অসম চৰকাৰৰ ন্যায়িক বিভাগৰ বিধি নিৰ্দেশক আৰু সচিব হিচাপে নিযুক্ত কৰা হয়। তাৰ পিছত তেওঁক CBI আৰু NIA অসমৰ বিশেষ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। 2015 চনত পুনৰ তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে নিযুক্ত কৰা হয় আৰু 19 মে 2017 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নীত কৰাৰ আগলৈকে তেওঁ পঞ্জীয়ক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে। 25 এপ্ৰিল 2019 তাৰিখে তেওঁক ন্যায়াধীশ নিযুক্ত কৰা হয়। ন্যায়াধীশ শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ পদ লাভ কৰাৰ আগতে এজন ছুপাৰ টাইম স্কেল জিলা ন্যায়াধীশ আছিল। 2013ৰ পৰা 2016 বৰ্ষৰ সময়ছোৱাত তেওঁ অসম ন্যায়িক সেৱা বিষয়া সন্থাৰ সভাপতি আছিল।